মাৰ্ক অধ্যায় ন আৰু তেওঁলোকক ক'লে,
মই তোমালোকক স্বৰূপকৈ কওঁ, ঈশ্বৰৰ ৰাজ্য পৰাক্ৰমেৰে অহা নেদেখা মানে মৃত্যুভোগ নকৰিব। এনে কোনো মানুহ ইয়াত থিয় হৈ থকাবিলাকৰ মাজত আছে।
তাৰ ছদিনৰ পাছত যীশুৱে কেৱল পিতৰ, জাকুব আৰু জোহনক লগত লৈ তেওঁলোকে সৈতে এটা ওখ পৰ্বতৰ ওপৰলৈ নিৰ্জনে উঠি তেওঁলোকৰ আগতে অন্য ৰূপ ধৰিলে। তাতে তেওঁৰ বস্ত্ৰ উজ্জ্বল আৰু এনে বগা হৈছিল যে জগতৰ কোনো ধুবাই তেনে বগা কৰিব নোৱাৰে। তেতিয়া মুচিয়ে সৈতে এলিয়াই তেওঁলোকক দেখা দি যীশুৰে সৈতে কথোপকথন কৰিলে। তাতে পিতৰে মাত লগাই যীশুক ক'লে,
ৰব্বী, ইয়াত থকা আমাৰ ভাল, আৰু আমি আপোনালৈ এটা, মুচিলৈ এটা, এলিয়ালৈ এটা, এই তিনিটা পজা সাজোঁ।
কিয়নো কি উত্তৰ দিব লাগিছিল তাক তেওঁ নাজানিছিল, কাৰণ তেওঁলোকৰ বৰ ভয় লাগিছিল। তেতিয়া এডোখৰ মেঘে তেওঁলোকক চাং কৰি ধৰিলে, আৰু সেই মেঘৰ পৰা এই বাণী হ'ল,
এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁৰ কথা শুনা।
পাছে তেওঁলোকে অকস্মাতে চাৰিওফাললৈ চাই অকল যীশুত পাছে তেওঁলোকৰ লগত কাকো আৰু দেখিবলৈ নাপালে। পাছে তেওঁলোক পৰ্বতৰ পৰা নামোতে তেওঁলোকক এই আজ্ঞা দিলে, তোমালোকে যি যি দেখিলা, মানুহৰ পুত্ৰ মৃতবিলাকৰ মাজৰ পৰা পুনৰাই নুঠালৈকে তাৰ বিৱৰণ কাকো নকবা। তাতে তেওঁলোকে সেই কথা মানি মৃতবিলাকৰ মাজৰ পৰা সেই পুনৰুত্থাননো কি তাক তেওঁলোকৰ মাজত সোধাসুধি কৰিলে। পাছে তেওঁলোকে তেওঁক সুধিলে,
এলিয়া প্ৰথমে আহিব লাগে বুলি অধ্যাপকসকলে কেনেকৈ কয়?
তাতে তেওঁলোকক ক'লে,
বাস্তৱিক এলিয়াই প্ৰথমে আহি সকলোকে পুনৰ স্থাপন কৰে। পাছে মানুহৰ পুত্ৰৰ বিষয়েনো কেনেকৈ লিখা আছে যে তেওঁ অনেক দুখ ভোগ কৰিব আৰু তেওঁক অৱহেলা কৰা হ'ব। কিন্তু মই তোমালোকক কওঁ, এলিয়া আহিল আৰু তেওঁৰ বিষয়ে যেনেকৈ লিখা আছে তেনেকৈ মানুহবিলাকে যি ইচ্ছা তাকেই তেওঁলৈ কৰিলে।
পাছে তেওঁলোকে শিষ্যবিলাকে ওচৰলৈ আহি তেওঁলোকৰ চাৰিওফালে বহু মানুহৰ এটা দল আৰু তেওঁলোকে সৈতে বাদ বিবাদ কৰা অধ্যাপকসকলক দেখিলে। তাতে গোটেই মানুহৰ দলে তেওঁক দেখিলতেই অতিশয় চমৎকৃত হৈ ওচৰলৈ লৰি গৈ তেওঁক নমস্কাৰ কৰিলে। তেতিয়া তেওঁবিলাকক সুধিলে,
তোমালোকে এওঁলোকৰ লগত কিহৰ বাদ বিবাদ কৰিছা?
তাতে মানুহৰ দলৰ এজনে তেওঁক উত্তৰ দিলে,
হে গুৰু, বোবা হাত মাৰি ধৰা মোৰ পুত্ৰক আপোনাৰ ওচৰলৈ আনিছিল। সি য'তে তাক ধৰে ত'তে তাক আছাৰি পেলায় আৰু তাৰ মুখেদি ফেন ওলায়, দাঁত কৰছে আৰু সি ক্ষীণাই গৈছে। আৰু তাক খেদাবলৈ আপোনাৰ শিষ্যবিলাকৰ আগত নিবেদন কৰিছিলো, কিন্তু তেওঁলোকে নোৱাৰিলে।
তেতিয়া তেওঁ উত্তৰ দি তেওঁবিলাকক ক'লে,
হে অবিশ্বাসী বংশ, মই তোমালোকৰ লগত কিমান কাল থাকিম, কিমান কালনো তোমালোকক সহিম?
তাক মোৰ ওচৰলৈ আনা। তাতে তেওঁবিলাকে তাক তেওঁৰ ওচৰলৈ আনিলত সেই আত্মাই তেওঁক দেখিলতেই তাক মুচৰি পেলালে। তাতে সি মাটিত পৰি মুখেদি ফেন উলিয়াই চটফট কৰিব ধৰিলে। তেতিয়া তেওঁ তাৰ বাপেকক সুধিলে,
ইয়াৰ এনেকুৱা হ'বৰ কিমান দিন হ'ল?
তাতে তেওঁ ক'লে,
শিশুকালৰে পৰা হৈছে আৰু ভূতে তাক নষ্ট নকৰিবলৈ বাৰে বাৰে জুইত আৰু পানীতো পেলায়। কিন্তু আপুনি যদি কিবা কৰিব পাৰে তেন্তে আমালৈ কৃপা কৰি উপকাৰ কৰক।
যীশুৱে তেওঁক ক'লে,
যদি পাৰে বিশ্বাস কৰাজনৰ সকলো সাধ্য।
তেতিয়াই সেই ল'ৰাটিৰ বাপেকে ৰিঙিয়াই ক'লে,
বিশ্বাস কৰিছো, মোৰ অবিশ্বাসৰ প্ৰতিকাৰ কৰক।
পাছে যীশুৱে মানুহৰ দলক একেলগে লৰি অহা দেখি এই অসুচি আত্মাক দাবী দি ক'লে,
হেৰৌ বোবা আৰু কলা আত্মা, মই তোক আজ্ঞা দিছো, তই ইয়াৰ পৰা বাহিৰ ওলা আৰু কেতিয়াও ইয়াত নোসোমাবি।
তেতিয়া সি আকাশ পাৰি তাক বৰকৈ মুচোৰা মাৰি বাহিৰ ওলাল আৰু ল'ৰাটি মৰাৰ নিচিনা হ'ল। তাতে অধিকভাগে ক'লে,
সি মৰিল।
কিন্তু যীশুৱে তাৰ হাতত ধৰি তাক তুলিলত সি উঠিল। পাছে তেওঁ ঘৰ সোমালত তেওঁৰ শিষ্যবিলাকে গুপুতি তেওঁক সুধিলে,
আমি তাক কিয় খেদাব নোৱাৰিলো?
তাতে তেওঁলোকক ক'লে,
প্ৰাৰ্থনাৰ বিনে আন কোনো উপায়েৰে এইবিধ নোলাই।
পাছে তেওঁলোকে সেই ঠাইৰ পৰা ওলাই গালিলৰ মাজেদি যাত্ৰা কৰিছিল, কিন্তু কোনেও তাক যেন নাজানে তেওঁৰ এনে ইচ্ছা আছিল, কিয়নো তেওঁ নিজৰ শিষ্যবিলাকক শিক্ষা দি কৈছিল,
বোলে মানুহৰ পুত্ৰক মানুহবিলাকৰ হাতত শুধাই দিয়া হ'ব, তেওঁবিলাকে তেওঁক বধ কৰিব আৰু বধ কৰাৰ তিনিদিনৰ পাছত তেওঁ পুনৰাই উঠিব।
কিন্তু তেওঁলোকে সেই কথা নুবুজিলে আৰু তেওঁক সুধিবলৈকো ভয় কৰিলে। এইদৰে তেওঁলোক কফৰনহোমলৈ আহিল। পাছে তেওঁ ঘৰ সোমাই তেওঁলোকক সুধিলে,
তোমালোকে বাটত কি কোৱা মেলা কৰিছিলা?
কিন্তু তেওঁলোক নিজম দি থাকিল, কিয়নো কোন শ্ৰেষ্ঠ সেই বিষয়ে বাটত তেওঁলোকে পৰস্পৰে কোৱা মেলা কৰিছিল। তাতে তেওঁ বহি বাৰজন পাচনিক মাতি ক'লে,
কোনোৱে যদি প্ৰথম হ'বলৈ ইচ্ছা কৰে তেওঁ সকলোৰে শেষ আৰু সকলোৰে পৰিচাৰক হ'ব।
তেতিয়া তেওঁ ল'ৰা এটিক লৈ তেওঁলোকৰ মাজত থলে,
যিকোনোৱে এনে ল'ৰাবিলাকৰ এটিক মোৰ নামেৰে গ্ৰহণ কৰে তেওঁ মোকেই গ্ৰহণ কৰে, আৰু যিকোনোৱে মোক গ্ৰহণ কৰে তেওঁ মোক নহয় মোক পঠোৱাজনকহে গ্ৰহণ কৰে।
তেতিয়া জোহনে তেওঁক ক'লে,
হে গুৰু, আপোনাৰ নামেৰে ভূতবোৰক খেদোৱা এজনক আমি দেখিলোঁ, কিন্তু তেওঁ আমাৰ পাছে পাছে নহাত আমি তেওঁক নিষেধ কৰিলোঁ।
তাতে যীশুৱে ক'লে,
তোমালোকে তেওঁক নিষেধ নকৰিবা, কিয়নো মোৰ নামেৰে পৰাক্ৰম কাৰ্য কৰি বেগেতে মোৰ নিন্দা কৰিব পৰা কোনো নাই, কাৰণ যিজন আমাৰ বিপক্ষ নহয় তেওঁ আমাৰ সপক্ষ। কিয়নো যিকোনোৱে খ্ৰীষ্টৰ লোক বুলি তেওঁৰ নামেৰে তোমালোকক এবাটি পানীকে খুৱায়, মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁ নিজৰ পুৰস্কাৰ কোনোমতে নেহেৰুৱাব। কিন্তু যিকোনোৱে মোত বিশ্বাস কৰা এই সৰুবিলাকৰ মাজৰ এজনৰ বিঘিনি জন্মাই, তেওঁৰ ডিঙিত ডাঙৰ জাত আৰি তেওঁক সাগৰত পেলোৱা হলেই তাতকৈ তেওঁৰ ভাল আছিল। আৰু তোমাৰ হাতে যদি তোমাৰ বিঘিনি জন্মাই, তেন্তে তাক কাটি পেলোৱা। দুহতীয়া হৈ নৰক অৰ্থাৎ নুনুমুৱা জুইলৈ যোৱাতকৈ কোঙা হৈ জীৱনত সোমোৱা তোমাৰ ভাল। আৰু তোমাৰ ভৰিয়ে যদি তোমাৰ বিঘিনি জন্মায়, তেন্তে তাকো কাটি পেলোৱা। দুভৰীয়া হৈ নৰকত পেলোৱা হোৱাতকৈ খুৰা হৈ জীৱনত সোমোৱা তোমাৰ ভাল। আৰু তোমাৰ চকুৱে যদি তোমাৰ বিঘিনি জন্মায়, তেন্তে তাকো উলিয়াই পেলোৱা। দুচকুৱা হৈ য'ত সিবিলাকৰ পোক নমৰে জুয়ো নুনুমায়, এনে নৰকত পেলোৱা হোৱাতকৈ এচুকুৱা হৈ ঈশ্বৰৰ ৰাজ্যত সোমোৱা তোমাৰ ভাল। কিয়নো প্ৰতিজনক অগ্নিৰূপ লোনেৰে লুনীয়া কৰা হ'ব, লোন উত্তম, কিন্তু যদি লোনৰ চুক গুচিল তেন্তে তাক কিহেৰে সোৱাদ থকা কৰিবা। তোমালোকৰ অন্তৰত লোন ৰাখা আৰু পৰস্পৰে শান্তিৰে থাকা।